দ্বিতীয় বংশাৱলী পাঁচ অধ্যায়। চলোমনে মন্দিৰ প্ৰতিষ্ঠা কৰা। এইদৰে যিহোৱাৰ গৃহৰ বাবে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হ'ল। পাছত চলোমনে তেওঁৰ পিতৃ দাউদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই ঈশ্বৰৰ গৃহৰ ভঁৰালত থলে। তাৰ পাছত চলোমনে দাউদৰ নগৰ সেই চিউনৰ পৰা জিহুৱাৰ নিয়ম চন্দুক্তি আনিবৰ কাৰণে ইজৰাইলৰ বৃদ্ধসকলক, ফৈদৰ মুখিয়ালসকলক আৰু ইজৰাইলৰ সন্তানসকলৰ পিতৃবংশৰ অধ্যক্ষসকলক জেৰুচালেমত গোট খুৱালে। তাতে সপ্তম মাহত উৎসৱৰ সময়ত ইজৰাইলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি গোট খালে। তাতে ইজৰাইলৰ সকলো বৃদ্ধ লোক আহিল আৰু লেবিয়াসকলে নিয়ম চন্দুকটি তুলি ল'লে। তেওঁলোকে নিয়ম চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তু ল'লে। এই সকলো বস্তু লেবিয়া ফৈদৰ পুৰোহিতসকলে লৈ আনিলে। তাতে চলোমন ৰজাই তেওঁৰ ওচৰত গোট খোৱা ইজৰাইলৰ গোটেই মণ্ডলীৰ সৈতে নিয়ম চন্দুকৰ আগত ভেড়া, গৰু আদি বলিদান কৰি আছিল। সেয়ে বাহুল্যৰ কাৰণে অসংখ্য আৰু অগণ্য আছিল। পাছত পুৰোহিতসকলে জিহুৱাৰ নিয়ম চন্দুকটি গৃহৰ অন্তস্থানলৈকে, অৰ্থাৎ মহাপবিত্ৰ স্থানলৈ লৈ গৈ কৰূপ দুটাৰ ডেউকাৰ তলত তাৰ নিজ ঠাইত স্থাপন কৰিলে, কিয়নো কৰূপ দুটাই নিয়ম চন্দুকৰ ওপৰত ডেউকা মেলি আছিল আৰু দুটাই চন্দুকটি আৰু তাৰ কঁহিওৱা কাণমাৰিবোৰ ঢাকি ধৰিছিল। সেই দুডাল কাণমাৰি ইমান দীঘল আছিল যে তাৰ মূৰ অন্তস্থানৰ আগত পবিত্ৰ স্থানৰ পৰা দেখা যায়, কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়। সেয়ে আজিলৈকে সেই ঠাইত আছে। মিছৰৰ পৰা ইজৰাইলৰ সন্তানসকলে ওলাই অহা কালত জিহুৱাই তেওঁলোকে সৈতে এটি নিয়ম চুক্তি পতা সময়ত হোৰেব পৰ্বতত মুচিয়ে চন্দুকটিৰ ভিতৰত যি দুখন ফলি ৰাখিছিল তাৰ বাহিৰে তাত আৰু একো নাছিল। পাছত পুৰোহিতসকল সেই পবিত্ৰ স্থানৰ পৰা ওলাই আহিল। উপস্থিত হোৱা পুৰোহিতসকলে নিজকে পবিত্ৰ কৰিছিল। তেওঁলোকে নিজকে আন দলৰ পৰা পৃথক কৰি ঈশ্বৰে তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক বিচৰা আগতে তেওঁলোকে নিজকে আনুষ্ঠানিকভাৱে পবিত্ৰকৰণ কৰিছিল। আৰু যি লেবিয়াসকলৰ গায়ক আছিল তেওঁলোক, অৰ্থাৎ আছব, হেমন, জিদুথন আৰু তেওঁলোকৰ পুত্ৰ ও ভাইসকল সকলোৱে মিহি হন সূতাৰ বস্ত্ৰ পিন্ধি হাতত তাল, নেবল আৰু বীণা লৈ যজ্ঞবেদীৰ পূবফালে থিয় হৈ আছিল। তেওঁলোকৰ লগত 120 জন পুৰোহিতে থাকি তুৰি বজাই আছিল। তুৰিবাদক আৰু গায়কসকলে জিহুৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱা দি বজালে। তেওঁলোকে তুৰি, ও তাল আদি বাদ্যৰে সৈতে মহাশব্দেৰে জিহুৱাৰ প্ৰশংসা কৰিলে, বোলে, কিয়নো জিহুৱা মংগলময়, সেইবাবে তেওঁ দয়া চিৰকাললৈকে থাকে। তেতিয়া সেই গৃহ, অৰ্থাৎ জিহুৱাৰ গৃহ, মেঘেৰে পৰিপূৰ্ণ হ'ল। সেই মেঘৰ কাৰণে পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হ'ব নোৱাৰা হ'ল, কিয়নো ঈশ্বৰৰ গৃহ জিহুৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ আছিল।